Good evening. Itu Akashvani Kohima. Samlaga khobor puriya sim kongnongla. Pohila headlines. Konyak UNN ba public rally rakhi kana free movement regime hatai dibole central laka fasla di dharna korise. Assamaro northeastern states di rail infrastructure aro safety projects karne 10,440 crore toka laka allocation deise. Parliamentary Mahagum Ghatna Upper Opposition Ba Kothawata Kuribuli Mangigina Halagula Kurisi Aro Deshti Unemployment Rate to 3.2% Ba Komti Hoisibili United Minister Shubha Karant Lajibra Kurisi Itia Pura Khobar Konyak UNN, KUBRA, Nagaland Governor Lagani Sanlogodi Onorot Kore Free Movement Regime, FMR Provision 2018 Hatai Dibuli, India Sarkar Laka Faslado, Wapa Sai Dibuli, Majud Jaigina Gutha Kuribuli Koise, Itabra Indo Myanmar Simonadi, Simona Fins Banabali Fasla Dibi Wapa Sai Dibuli Koise, UNN Bra Kwesi Ke Proposed Board Fencing Bra, Konyak Naga Community, John Laka Ancestral Mati, Arumanokan, Simona Laka Duita Jagadi Bohias. Taikan loko de bishi dokulai di belase. Konyak Union Brakwesi, Longwa Bosti, John de Simona Lindo, Bosti laka maju jaga de takiasi aro area defense, lagai di boli koshesh kuriaba, insan nahua kam kuria hisap hobo bili koise. Itu Brakwesi, Konyak community bra, itu laka zamin aro manokan, Jobrjosti alakala kuri diati iku namanibo. Union bra, nichu community laka hak, zamin aro mil mila bachara kibulasi aro isu de. Thik aro morom bhavana logodi fasla dibuli omit dise. Yunan bra Simona fencing koribule fasla aro FMR hatai dia khilaf longwade aji ekta public rally du rakise. Assam aro northeastern states logodi rail infrastructure aro safety projects karne sob milai gina 10,440 crore toka laka outlay do allocate kori dise. Railways Minister Ashwini Vaishnaw bra northeastern region de railway logo juria kam khan karone union budget 2025 laka provision logo juria ekta video conference de kotha kriya somoy aji edu koise.
Northeast aur Assam isko is tarah se hum isliye classify karte hain kyunki railway ki zone NFR के नाम से आती है तो 10,440 करोड़ रुपए का एलोकेशन है 10,440 करोड़ रुपीज का एलोकेशन काम बहुत तेजी से चल रहा है सब जगह और बहुत डिफिकल्ट भी होता है क्योंकि बहुत सारे ब्रिजेस बहुत सारे टनल्स मतलब प्रैक्टिकली बहुत सारे प्रोजेक्ट जैसे सिक्किम का प्रोजेक्ट है जैसे कश्मीर का प्रोजेक्ट है बहुत ही कॉम्प्लेक्स प्रोजेक्ट लेकिन टीम पूरी तरह से मुस्तैदी से लगी हुई है और काम कर रहे हैं नए प्रोजेक्ट्स भी सैंक्शन होते जा रहे हैं लगातार तो इससे पूरे नॉर्थ ईस्ट की कनेक्टिविटी में बहुत लाभ होगा
Shri Vaishnavra Kwesi region di Bahari aru Rangkhang Jaga Kankarani Duk Diktari Thakilibi Mundigina Kam Kanjari Rakyasi aru Northeastern States si connectivity to Bahal Kuridia se. Parliament laka duita house tibi Mahagum Ghatna upar Kothapata Kribili Mangigina Opposition Party Khanba Aji Halagula Kurise. Lok Sabha di Opposition Party Khanba Mahagum Prayagraj di Thikisapi Kamchuli Rakyanai Bili Kwaikina Slogan Khan Suru Kuridi se. Lok Sabha Speaker Om Birla Rakwisi President Ba duita house laka joint sitting di Mahagum laka Janai di se. Tar Rakwisi ki Kothapata Somadi members Khanba President address loka motion of thanks di Nichur Bhavana Kuthakan Koboli Kwaise. Tarba members kan lokodi house laka izat thik rakhibuli aro house to bhalpra kam chulibuli dibuli karani kwaise.
महामहिम राष्ट्रपति जी ने कुंभ के बारे में भी चर्चा की इसलिए आप जब महामहिम राष्ट्रपति जी के अभिभाषण के अंदर जब अपने विषय को रखें तो वो विषय भी आप रख सकते हैं प्रश्नकाल सबसे महत्वपूर्ण समय होता है और बहुत प्रयास करने के बाद माननीय सदस्यों का प्रश्न आता है सरकार की जवाबदेही भी तय होती है और मैं आज से कई बार आग्रह कर चुका हूं एक व्यवस्था बना लें कि प्रश्नकाल के अंदर कभी भी विषय को नहीं उठाने दिया जाएगा
Rajya Sabha di opposition party khanba din karni house lak lok kuria loki loki issue upor slogan koboli suru kuri dise chairman Jagdeep Dhankar bra mahagum ghatna aru dusra issue upor opposition party khanba adjournment notice move kuri diya di mania nai सेन्ट्रल सरकारबा कइसे कि अनइम्प्लॉयमेन्ट रेटटो जुवा पांच साल समयरे 6% बा कम करि दिखेना जुवा फिस्कल समयरे 3.2% बा कमटि होइसे लोकसभादी एकटा लिखिकेना जवाब दियादि मिनिस्टर अफ स्टेट फर लेबर आरो इम्प्लॉयमेन्ट शुभा करन्टला जिब्रा जनाइ दिसि कि सबसिडाजा पिरियडिक लेबर फोर्स सर्वे बा दिखाइ दियादो 15 साल आरो इदो ओपर मानुखान माजुदि अनइम्प्लॉयमेन्ट रेटटो कमटि होइसे सरकार बा किसुमान स्किम्स आरो प्रोग्राम्स कान इम्प्लिमेन्ट करि employability উঠাই দি বুলি আছে বুলি কয় মিনিষ্টাৰ বা কৈছে কি পি এম পেকেজ নেজিৰে পাংস্তা স্কিমছ কাণ্ডো কাৰেণ্ট ফাইনেন্সিয়েল চাল সময় দি জনাই দি কিনে ইমপ্লয়মেণ্ট স্কেলিং আৰু সুবিধা কাণ্ডো 4 crore ওপৰ নাও জোৱান কান কাৰণে আহিয়া পাং চাল সময় দি দিবলৈ আছে বুলি কৈছে আকাশবাণী কহিমাৰ পৰা আপুনি খান লগতে খবৰ আনি দি আছে তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক্সেণ্টেলছ এ আই আৰ নিউজ এলাৰ্টছ দি আৰু এ আই আৰ আণ্ডাৰস্কৰ কহিমা দি ফল' কৰিবি আপুনি খান বা ইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহিমাৰ পৰা আমি শুনিবলৈ পাৰিব শুনি থাকি এখন চব লগতে ৱাপাছ স্বাগত কৰি আছে আপুনি খান চাম লগা খবৰ শুনি আছে চিভিল এভিয়েশ্যন মিনিষ্টাৰ কি রাম মোহন নাইডু বা আজি কয়েছে এশিয়া লগা সবচেয়ে ডর জেওয়ার ইন্টারন্যাশনাল এয়ারপোর্ট নয়ডা বা রেগুলার হাওয়াই জাহাজ অপারেশন এটি সাল এপ্রিল বা শুরু হবলে আছে রাজ্যসভা দিয়ে আজি সাপ্লিমেন্টারি জবাব দি কিনা মিনিষ্টার বা কয়েছে সব কাম তো মিলাই রাখি দিয়া হিসাবে যাই আছে আর ভ্যালিটেশন ফ্লাইট এয়ারপোর্ট বা যা সাল ডিসেম্বর দিয়ে চলে রাখিছে
जेवर एयरपोर्ट ये देश का भी और एशिया का भी सबसे बड़ा एयरपोर्ट बनने जा रहा है सर, उसके लिए हमें बहुत खुशी होती है। इस तरह का एयरपोर्ट हमारे देश में बन रहा है और उसका जो वैलिडेशन फ्लाइट था वो भी हमने दिसंबर में उसका वैलिडेशन फ्लाइट भी किया है एंड एवरीथिंग इज गोइंग अकॉर्डिंग टू द टाइम लाइन्स एंड वेरी सून इन द मंथ ऑफ अप्रैल वी सी द रेगुलर ऑपरेशंस बीइंग स्टार्टेड फ्रॉम द जेवर नोएडा इंटरनेशनल एयरपोर्ट
মিনিষ্টাৰ বা কৈছে 800 হাৱাই জাহাজটো ইণ্ডিয়ান এভিয়েশ্যন স্পেচ দি চলি ৰাখি আছে আৰু হাৱাই জাহাজখন ভালপৰা চলাই ৰাখিবলৈ কাৰণে স্কিল্ড ৱৰ্ক ফৰ্চ লগতে শিকাই দিবলৈ কলম খানটো উঠাই আছে তাৰ পৰা জনাই দিছে কি মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যন আৰু ডাইৰেক্টৰেট জেনেৰেল অফ চিভিল এভিয়েশ্যন পৰা মজবুত কলম খান উঠাই কিনে টেকনিকেল দুখ আৰু ছেফটি ইছ্যুছ দি কম কৰি দিবলৈ আছে তাৰ পৰা কৈছে কি টেকনিকেল দুখ ঘটনা লগা গিনটিটো 2022 নাগালেণ্ড স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট পৰা কৈছে কি এইটো বা স্মাইল এপ লগতে জৰিয়া দুখখন লগতে চামনা কৰিবলৈ কামটো কৰি আছে একদম নটিফিকেশ্যন দি ডিপাৰ্টমেণ্ট পৰা কৈছে এপ লগত জৰিয়া ইছ্যুছ দি এইটোৰ পৰা কিছুমান চাবল খান্ডো পাই যাইছে এইটোৰ পৰা কৈছে কি May 2024 পাইলট ফেজ হিচাপে স্মাইল এপটো আপডেট কৰিছে আৰু চব ইমপ্লয়িজ লগতে পুৰণা স্মাইল এপটো আনইনষ্টল কৰিবলৈ আৰু ছবচিডাজা ভাৰ্চনটো ডাউনলোড কৰিবলৈ অনুৰোধ কৰি দিছে ডিপাৰ্টমেণ্ট বা স্মাইল এপটো এইটো লগা চব ষ্টেবলিছমেণ্টছ আৰু চৰকাৰ স্কুলছ খান দি এইটো মহিনা 1 তাৰিখ পৰা ইমপ্লিমেণ্ট কৰিছে ডিপাৰ্টমেণ্ট পৰা কৈছে কি চাবাল খান সুধিবলৈ কাৰণে হেল্পলাইন ছাৰ্ভিছ নাম্বাৰছ খান 6900-964-4519-8974-10288 আৰু 6900-222-2184 কণ্টেক্ট কৰিবলৈ পাৰিব মেম্বাৰ অফ নাগালেণ্ড লেজিছলেটিভ এছেম্বলি লিমা উনন চাংব্ৰা আজি কৈছে ৰাস্তাৰ পৰা বস্তিখন জৰাই দিয়া পৰা খালী আচল দৰকাৰ এমেনিটিজখন পুঞ্জাই দিয়া নহয় কিন্তু ওচৰত বস্তিখন লগতে জৰিয়েদো তাকত কৰি দিবলৈ আছে শ্ৰী চাংব্ৰা টুইনচাং ডিষ্ট্ৰিক্টে ইয়ালি নক্সান বস্তিখন মাজুদি ৰাস্তাৰ পৰা জৰাই দিয়াটো খোলাই দিয়া পাছতে কথা কৰিছে যোনটো স্পেচিয়েল এচিষ্টেঞ্চ to state for capital investment SASCI bra sponsor korise MLA bra manukhan logodi ghos loa aru galti bhavana laga koriya victims kan nohobli kintu age porhai jaboli milai gina kam koribole koise aru haupani khobor di india meteorological department ba mosto fog obostado ratia ro phujor khande nagaland aru aspas thakia states kan jaga jaga di eto mohena bang starikta khoboli koise jua 24 khanda somoy di temperature nagaland manipur mizoram aru tripura laga jaga jaga di 3 degree celsius to 5 degree celsius ba normal upor di thakise khobor seste headlines dubara janai di ase कन्याक यूनियन पर पब्लिक रैली राखिकन फ्री मूवमेंट रिजिम हटाई दी सेंट्रल फैसला दी धारणा कर आसाम नर्थ ईस्टर्ण स्टेट रेल इनफ्रास्ट्रक्चर और सेफ्टी प्रोजेक्ट्स कारण 10,440 करोड़ लोकेशन दी पार्लियामेंटी महागुम घटना ऊपर अपोजिशन पर कथा बता मांगी किना हल्ला गोला कर देश दी अनएम्प्लयमेंट रेट तो 3.2% कमटी यूनियन मिनिस्टर शुभ करंट लाजीब्रा कैसे আৰু চামলগা খবৰ ইমান দিছেজ কৰি আছে শুনি থাকিবি আহিয়াকালি ফুজৰ 7:25 নাগামিজ খবৰ আনি দিবলৈ আছে শুনি থাকি এখন চব কাৰণে ভাল ৰাতি হবি।